এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন রাজ্যিক মন্ত্রীসভাত 12গৰাকী মন্ত্রীয়ে কালি শপত গ্রহণৰ পাছতেই সন্ধিয়া অনুষ্ঠিত দ্বিতীয়খন কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। মুখ্যমন্ত্রী ডঃ শর্মায় সংবাদমেলত প্ৰকাশ কৰা অনুসৰি অহা 7 দিনৰ ভিতৰত নতুন মন্ত্রীসকলক দপ্তৰ বিতৰণ আৰু আজিৰ ভিতৰতে বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব বিতৰণ কৰা হ'ব। কেবিনেটে ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰগীয়া ভাট্টা বৰ্তমানৰ 58% পৰা বৃদ্ধি কৰি 60% কৰাত অনুমোদন জনায়। এই সিদ্ধান্তৰ ফলত ৰাজ্য চৰকাৰৰ 8 লাখৰো অধিক কৰ্মচাৰী আৰু পেঞ্চনাৰ উপকৃত হ'ব। কেবিনেট বৈঠকত গ্ৰহণ কৰা আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি বিধায়ক উন্নয়ন পুঁজিৰ ধন এই বছৰ 1.5 কোটি টকালৈ আৰু অহা বিত্তীয় বৰ্ষৰ পৰা এই পুঁজি 2 কোটি টকালৈ বৃদ্ধি হ'ব। 2 কোটি টকাৰ ভিতৰত 10% অন্যান্য ব্যয়ৰ বাবে ধৰা হৈছে। অৰ্থাৎ 1.8 কোটি টকা মূল পুঁজিৰ বাবে ব্যৱহাৰ হ'ব আৰু 20 লাখ টকা অন্যান্য কামত খৰচ হ'ব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰা অনুসৰি অহা 6 জুলাইৰ পৰা 21 দিনৰ বাবে বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰীয়ে আৰু কয় যে বাজেট গৃহীত হোৱাৰ পাছত 1 আগষ্টৰ পৰা ৰাজ্য চৰকাৰৰ প্ৰতিখন আঁচনি পুনৰ নিয়মিতভাৱে কাৰ্যকৰী কৰা হ'ব। কেবিনেটে ৰাজ্যখনৰ দ্বিতীয় ৰাজধানী ডিব্ৰুগড় উন্নয়ন পৰিষদ গঠন কৰি ৰাজধানী চহৰখন 20 কিলোমিটাৰ ব্যাসাৰ্ধলৈকে উন্নয়নৰ সিদ্ধান্ত গ্ৰহণ কৰে। দ্বিতীয় ৰাজধানী চহৰখনৰ উন্নয়নৰ বাবে 500 কোটি টকা ধাৰ্য কৰাৰ লগতে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনক দ্বিতীয় ৰাজধানীৰ অধ্যক্ষ হিচাপে অনুমোদন জনায়। অধ্যক্ষগৰাকীয়ে কেবিনেট মৰ্যাদা লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত প্ৰকাশ কৰে। দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধিকৰণ ডিব্ৰুগড়ে দ্বিতীয় ৰাজধানী অঞ্চলৰ উন্নয়নৰ সৈতে জড়িত আঞ্চলিক আৰু ক্ষেত্ৰীয় পৰ্যায়ৰ উন্নয়নৰ পৰিকল্পনা প্ৰস্তুত কৰা, বিকাশ কৰিডৰ আৰু নগৰ সম্প্ৰসাৰণ এলেকা চিনাক্ত কৰাৰ দায়িত্ব বহন কৰিব। উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ হিচাপে স্থানীয় বিধায়কগৰাকীয়ে কাৰ্যনিৰ্বাহ কৰাৰ লগতে ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিবগৰাকী উপাধ্যক্ষ হিচাপে থাকিব। একেদৰে ডিব্ৰুগড় জিলা আয়ুক্তগৰাকী সদস্য হিচাপে আৰু দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চলৰ মুখ্য কাৰ্যবাহী বিষয়া, ডিব্ৰুগড় পৌৰ নিগমৰ আয়ুক্ত আৰু ডিব্ৰুগড় জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকী সদস্য হিচাপে থাকিব। ইয়াৰ লগতে জিলাখনৰ সকলো বিভাগৰ জিলা পৰ্যায়ৰ মুৰববী বিষয়াসকল পদেন সদস্য হিচাপে থাকিব। ইপিনে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰঙাপাৰাৰ বিধায়ক কৃষ্ণকমল তাঁতি আৰু নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈক মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্তি দিয়ে। গৃহ মন্ত্ৰালয়ে 2027 বৰ্ষৰ পদ্ম বঁটাৰ বাবে আবেদন দাখিলৰ অন্তিম দিন অহা 31 জুলাই ধাৰ্য কৰিছে। যোৱা 15 মাৰ্চৰ পৰা আৰম্ভ হোৱা মনোনয়ন প্ৰক্ৰিয়া ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলত অনলাইনযোগে দাখিল কৰিব পাৰিব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে পদ্মবিভূষণ, পদ্মভূষণ, পদ্মশ্ৰী বঁটা দেশৰ সৰ্বোচ্চ অসামৰিক বঁটাৰ অন্যতম। 1954 চনৰ পৰা এই বঁটা আগবঢ়াই অহা হৈছে। প্ৰতিবছৰে গণতন্ত্ৰ দিৱসৰ দিনা এই বঁটা ঘোষণা কৰা হয়। কলা, সাহিত্যৰ শিক্ষা, ক্ৰীড়া, ঔষধ, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, ৰাজহুৱা পৰিক্ৰমা, অসামৰিক সেৱা, ব্যৱসায় আৰু উদ্যোগ খণ্ডত আগবঢ়াই অহা বিশেষ অৰিহণা আৰু সাফল্যৰ বাবে নিৰ্বাচিত ব্যক্তিসকলক এই বঁটাসমূহ আগবঢ়োৱা হয়। মন্ত্ৰালয়ে জনসাধাৰণক নিজৰ মনোনয়ন দাখিল কৰাৰ লগতে মনোনয়ন আৰু পৰামৰ্শ প্ৰদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ আহ্বান জনাইছে। অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী যশস্বী সংগীত পৰিচালক আৰু কণ্ঠশিল্পী ৰমেন বৰুৱাৰ আজি উপজাদিন। এগৰাকী প্ৰতিতযশা শিল্পীয়ে 1959 চনত মুক্তি পোৱা নিব বৰুৱাৰ ছবি আমাৰ ঘৰৰ যুটীয়া সংগীত পৰিচালক হিচাপে ছবিৰ সংগীত পৰিচালনাৰ সৈতে জড়িত হৈ পৰিছিল। পৰৱৰ্তী সময়ত অৰ্থাৎ 1969 চনত তেওঁ ডঃ বেজবৰুৱাত প্ৰথমবাৰলৈ স্বাধীনভাৱে সংগীত পৰিচালনা কৰে। 2খন বাংলা ভাষাৰ ছবিকে ধৰি মুঠ 27খন ছবি তেওঁ স্বাধীনভাৱে সংগীত পৰিচালনা কৰিছিল। ৰমেন বৰুৱা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এগৰাকী স্বীকৃতিপ্ৰাপ্ত কণ্ঠশিল্পী আৰু সুৰকাৰ। তেওঁ কেশৱ মহন্ত, অজিত বৰুৱা, নৱকান্ত বৰুৱা, সতীশ দাস আদি ভালেসংখ্যক গীতিকাৰৰ গীতত সুৰ কৰিছিল। ভাৰতীয় গণনাট্য সংঘৰ এগৰাকী অগ্ৰণী কৰ্মী ৰমেন বৰুৱাৰ উপজাদিনটো আজি গুৱাহাটীৰ নিউয়াৰ্ট প্লেয়াৰ্ছৰ প্ৰেক্ষাগৃহত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হ'ব। চণ্ডীগড়ৰ মুল্লানপুৰৰ মহাৰাজা যাদৱিন্দৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ টেষ্ট মেচত ভাৰতে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰি আছে। উল্লেখযোগ্য যে 2018 চনৰ পাছৰ পৰা এয়া হৈছে ভাৰত আৰু আফগানিস্তানৰ মাজৰ প্ৰথমখন টেষ্ট মেচ। শুভমন গিলে ভাৰতীয় দলটোক নেতৃত্ব দিছে। দীৰ্ঘদিনৰ অন্তত ভাৰত ভ্ৰমণ কৰা দলটোৱে একমাত্ৰ টেষ্ট খেলখনৰ উপৰি 3খনীয়া এদিনীয়া শৃংখলাটো ভাগ ল'ব। খেলকেইখন ক্ৰমে অহা 13, 17 আৰু 20 জুনত অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 12:05 শুনিবলৈ পাব।